প্ৰথম থিছলনিকিয়া অধ্যায় 4। শেষতে হে ভাইবিলাক, কি ৰূপ আচৰণ কৰি ঈশ্বৰক সন্তুষ্ট কৰিব লাগে, এই বিষয়ে আমাৰ পৰা যি শিক্ষা গ্ৰাহ্য কৰিলা আৰু সেইদৰে আচৰণ কৰি চাওঁ, তাৰ ফলত তোমালোক অধিক অধিককৈ উপচি পৰিবলৈ আমি প্ৰভু যীশুত তোমালোকক বিনয় কৰিছো আৰু উদগাইছো, কাৰণ প্ৰভু যীশুৰ নামৰ দ্বাৰাই আমি তোমালোকক কি আদেশ দিছিলো তাক তোমালোকে জানা। কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে তোমালোকে যেন পবিত্ৰতা লাভ কৰা, অৰ্থাৎ তোমালোক যেন ব্যভিচাৰৰ পৰা পৃথকে থাকা আৰু ঈশ্বৰক নজনা পৰজাতি লোকবিলাকৰ নিচিনা কামাভিলাসৰ বশৱৰ্তী নহৈ পবিত্ৰতা আৰু সমাদৰৰ অধীনে তোমালোকৰ প্ৰতিজনে নিজ নিজ ভাণ্ড যেন ৰাখিবলৈ জানা, আৰু অত্যাচাৰ কৰি সেই বিষয়ে নিজ ভাইক যেন নঠগোৱা, কাৰণ প্ৰভু এই সকলোৰে প্ৰতিফল দিওঁতা। এই বিষয়ে আমি আগেয়ে তোমালোকক কৈছিল আৰু সাক্ষ্য দিছিল, কিয়নো ঈশ্বৰে আমাক অসুচিতালৈ নহয় পবিত্ৰতালৈহে আমন্ত্ৰণ কৰিলে। এতেকে যিজনে অগ্ৰাহ্য কৰে তেওঁ মানুহক নহয়, যিজনাই নিজ পবিত্ৰ আত্মা তোমালোকক দিয়ে সেই ঈশ্বৰকহে অগ্ৰাহ্য কৰে।
ভাতৃপ্ৰেমৰ বিষয়ে হলে তোমালোকলৈ লিখা অপ্ৰয়োজন, কিয়নো তোমালোকে নিজেই পৰস্পৰ প্ৰেম কৰিবলৈ ঈশ্বৰৰ শিক্ষিত লোক। আৰু বাস্তৱিক সমুদায় মাকিদনীয়া নিবাসী সকলো ভাইবিলাকলৈ তাক কৰিছা। কিন্তু সেই ভাইবিলাক, তোমালোকক বিনয় কৰি কওঁ, তোমালোক আৰু অধিককৈ উপচি পৰা আৰু বাহিৰ লোকবিলাকলৈ তোমালোক যেন শিষ্টাচাৰী হোৱা আৰু তোমালোকৰ যেন একো অভাৱ নহয়, এইকাৰণে আমি দিয়া আদেশ অনুসাৰে শান্ত হ'বলৈ আৰু নিজ নিজ ব্যৱসায় চলাবলৈ আৰু নিজ হাতে পৰিশ্ৰম কৰিবলৈ মনোযোগ কৰা।
হে ভাইবিলাক, প্ৰত্যাশাহীন অন্য লোকৰ নিচিনা তোমালোক যেন হোকাকুল নোহোৱা, এইকাৰণে নিদ্ৰিত লোকৰ বিষয়ে তোমালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই, কিয়নো যীশু মৰি পুনৰাই উঠিল। ইয়াক যদি আমি বিশ্বাস কৰোঁ তেন্তে জানো যে ঈশ্বৰে যীশুৰ আশ্ৰয়ত নিদ্ৰিত হোৱাবিলাককো সেইদৰে তেওঁৰ লগতে লৈ যাব। এইকাৰণে প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি তোমালোকক এই কথা কৈছো যে আমি যিমান জীৱিত লোক প্ৰভুৰ আগমনলৈকে অৱশিষ্ট থাকিম, আমি সেই নিদ্ৰিত লোকবিলাকতকৈ কোনো মতে আগ নহম। কাৰণ জয়ধ্বনি, প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰী বাদ্য সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব, আৰু খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকবিলাকেই প্ৰথমে উঠিব, পাছে আমি জীৱিত থকা অৱশিষ্ট লোকবিলাক আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁবিলাকৰে সৈতে মেঘৰথত তুলি নিয়া হ'ম।
আৰু এইদৰে আমি সদায় প্ৰভুৰ সংগী হ'ম। এতেকে এইবোৰ কথাৰ দ্বাৰাই তোমালোকে পৰস্পৰক সান্ত্বনা দিবা।